Iya, Akah Bani. বাতৰি সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ 60 সংখ্যক সৰ্বভাৰতীয় সন্মিলনত অধ্যক্ষতা কৰে। চৰকাৰে সোমবাৰে আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। অসমত 2019 চনৰ পৰা বৰ্তমানলৈকে 430 জন চৰকাৰী বিষয়া কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইণ্ডোনেছিয়াৰ আছে, উত্তৰ সুমাত্ৰা আৰু পশ্চিম সুমাত্ৰাত ছুনামি, ভূমিকম্প, বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 248লৈ বৃদ্ধি পাইছে আৰু ভাৰতৰ তন্ভি শৰ্মাৰ কিতাম্বি শ্ৰীকান্ত আৰু উন্নতি হুদাই ছৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ 60 সংখ্যক সৰ্বভাৰতীয় সন্মিলনত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নৱা ৰায়পুৰত অনুষ্ঠিত 3-দিনীয়া সন্মিলন মুকলি কৰে। এই উপলক্ষে শ্ৰীশ্বাহে কয় যে এই সন্মিলনক আভ্যন্তৰীণ সুৰক্ষাৰ সমাধানৰ পৰ্টেল হিচাপে গঢ় দিয়া হৈছে। এই সন্মিলনে কৌশলগত আৰু নীতি প্ৰস্তুতকৰণৰ বাবে আদৰ্শগত ভেটি গঢ়ি তুলিছে বুলি শ্ৰীশ্বাহে মন্তব্য কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে দেশে বিগত 11 বছৰত মৌলবাদ, উগ্ৰবাদ, সন্ত্ৰাসবাদ আৰু মাদক দ্ৰব্য বিৰোধী অভিযানত চকুত লগা ধৰণৰ অগ্ৰগতি লাভ কৰিছে। নতুন যুগৰ প্ৰত্যাহ্বানৰ বাবে দেশক সুৰক্ষিত কৰাৰ বাবে সঠিক চোৰাংচোৱা তথ্য, লক্ষ্যৰ স্পষ্টতা আৰু কাৰ্যৰ ক্ষেত্ৰত সমন্বয় জৰুৰী বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীশ্বাহে কয় যে সন্মিলনত হোৱা আলোচনাই বিকশিত ভাৰত গঢ়াৰ লক্ষ্য অনুযায়ী শান্তি শৃংখলা ৰক্ষাৰ বাবে বিশদ পৰিকল্পনা যুগুতাই উলিওৱাত সহায় কৰিব। সন্মিলনত গৃহমন্ত্ৰীগৰাকীয়ে বিশিষ্ট আৰক্ষী সেৱা পদক প্ৰদান কৰে আৰু 3খন শ্ৰেষ্ঠ থানাক ট্ৰফি প্ৰদান কৰে। সন্মিলনত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল, কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী নিতানন্দ ৰায়, বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাসমূহৰ মুৰববীসকলে অংশগ্ৰহণ কৰিছে। চৰকাৰে সোমবাৰে আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংসদৰ উভয় সদনত ৰাজনৈতিক দলসমূহৰ নেতাসকলক সাক্ষাৎ কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম কাজসমূহ সুচাৰুৰূপে সম্পন্ন হোৱাটো সুনিশ্চিত কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায় সহযোগিতা বিচাৰিব। 19 ডিচেম্বৰ পৰ্যন্ত চলিবলগীয়া এই অধিৱেশনৰ সময়ছোৱাত আলোচনা আৰু বিবেচনাৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক সদনত উত্থাপন কৰা হ'ব। উপ ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনে কাইলৈ কুৰুক্ষেত্ৰলৈ যাব। এই ভ্ৰমণকালত শ্ৰীৰাধাকৃষ্ণনে কুৰুক্ষেত্ৰৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ 20 সংখ্যক সমাৱৰ্তনত সমাৰোহত মুখ্য অতিথি হিচাপে ভাগ ল'ব। তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অখিল ভাৰতীয় দেৱস্থানম সন্মিলনত অংশগ্ৰহণ কৰিব। দিতৱা নামৰ ঘূৰ্ণী বতাহৰ ফলত নেৰানেপেৰা বৰষুণৰ বাবে শ্ৰীলংকাৰ ভালেমান অংশত ব্যাপক ধন জনহানি হৈছে। ধুমুহাজাকৰ ফলত 123 জন লোকে প্ৰাণ হেৰুৱাইছে আৰু 130 জন লোক সন্ধানহীন হৈ আছে। বতাহজাকৰ ফলত 3,70,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। শ্ৰীলংকাত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণ হ্ৰাস পাইছে আৰু বতাহজাক সম্প্ৰতি তামিলনাডুৰ উপকূল ভাগৰ দিশে অগ্ৰসৰ হৈছে। ঘূৰ্ণী বতাহজাক কাৰাইকালৰ পৰা প্ৰায় 220 কিলোমিটাৰ দক্ষিণ পূব আৰু পুডুচেৰীৰ পৰা 380 কিলোমিটাৰ নিলগত কেন্দ্ৰীভূত হৈ আছে আৰু প্ৰতি ঘণ্টাত 7 কিলোমিটাৰ বেগেৰে উত্তৰ পশ্চিম দিশে অগ্ৰসৰ হৈছে। বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি বতাহজাক কাইলৈ নিচেই পুৱা উত্তৰ তামিলনাডুৰ সমীপৰ বংগোপসাগৰৰ জলভাগ আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূল ভাগৰ দিশে অগ্ৰসৰ হোৱাৰ সম্ভাৱনা আছে। শ্ৰীলংকাত দিতৱা ঘূৰ্ণী বতাহে ক্ষতি কৰা লোকসকলৰ বাবে ভাৰতৰ পৰা 27 টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে আকাশমাৰ্গ আৰু সামুদ্ৰিক পথেৰে এই সামগ্ৰীসমূহ কলম্বোলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ লগতে উদ্ধাৰ কাৰ্যত সহায়ৰ বাবে NDRFৰ 80জন জোৱানক শ্ৰীলংকালৈ পঠিওৱা হৈছে। উল্লেখযোগ্য যে দিতৱা ঘূৰ্ণী বতাহত প্ৰভাৱিত লোকসকলৰ সাহায্যৰ বাবে আৰু উদ্ধাৰ অভিযান শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে অপাৰেচন সাগৰবন্ধু অভিযানৰ আৰম্ভ কৰিছে। এই অভিযানৰ অধীনত কালি নিশা বায়ুসেনাৰ হিন্দন বিমান ঘাটিৰ পৰা এখন C-130 আৰু এখন IL-76 বিমান শ্ৰীলংকালৈ উৰা মাৰিছে বুলি বায়ুসেনা বাহিনীয়ে উল্লেখ কৰিছে। আকাশবাণীৰ পৰা। অসমত 2019 চনৰ পৰা বৰ্তমানলৈকে 430 জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুৰ্নীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰক শাখাই 302 জনক, মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ শাখাই 88 জন আৰু আৰক্ষীয়ে 40 জন বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি অন্তিম দিনা বিধায়ক জাকিৰ হুছেইন ছিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 128 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট AIR নিউজ আৰু নিউজ অন এয়াৰৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমান সেৱাৰ বাধ্যতামূলক সুৰক্ষাৰ দিশৰ পৰা প্ৰয়োজনীয় সাল সলনি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এয়াৰবাছ A320 শ্ৰেণীৰ বিমানসমূহৰ সেৱা তাৎক্ষণিকভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে। এই নিৰ্দেশনাৰ অধীনত এয়াৰবাছ A318, A319, A320 আৰু A321 বাহিনীক বাহনক সামৰি লোৱা হৈছে আৰু নিৰ্ধাৰিত পৰীক্ষা আৰু সংশোধন সম্পূৰ্ণ নোহোৱালৈকে উৰণত বাধা দিয়া হৈছে। উল্লেখযোগ্য যে এয়াৰবাছে বিশ্বজুৰি ইয়াৰ A320 শ্ৰেণীৰ সহস্ৰাধিক বিমান ততালিকে মেৰামতি কৰাৰ নিৰ্দেশ দিছে। ইয়াৰ ফলত বিশ্বজুৰি প্ৰায় 6,000 বিমান প্ৰভাৱিত হ'ব বুলি অনুমান কৰা হৈছে। A320 বিমানৰ সৈতে সংঘটিত এটা ঘটনাৰ পিছত সৌৰ বিকিৰণে বিমানৰ নিয়ন্ত্ৰণক প্ৰভাৱিত কৰাৰ আশংকা কৰি এয়াৰবাছে এই নিৰ্দেশনা জাৰি কৰিছে। ইণ্ডোনেছিয়াৰ আছে, উত্তৰ সুমাত্ৰা আৰু পশ্চিম সুমাত্ৰাত ছুনামি, ভূমিকম্প, বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 248লৈ বৃদ্ধি পাইছে আৰু 100ৰো অধিক লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহ প্ৰভাৱিত এলেকালৈ যোৱাত অসুবিধাৰ সন্মুখীন হৈছে আৰু কৰ্তৃপক্ষসমূহে মৃতকৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰিছে। বাটপথৰ ক্ষতিসাধন হোৱাৰ লগতে যোগাযোগ ব্যৱস্থা ব্যাহত হোৱাৰ ফলত প্ৰভাৱিত এলেকাসমূহ বাকী অংশৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে। বিমানেৰে বেয়াকৈ ক্ষতিগ্ৰস্ত উত্তৰ সুমাত্ৰা প্ৰদেশত মধ্য তাপানলী জিলাত সাহায্য সামগ্ৰী যোগান ধৰা হৈছে। প্ৰাকৃতিক বিপৰ্যয়ৰ ফলত দলং নষ্ট হোৱাৰ উপৰি গধুৰ আহিলাপাতিৰ অভাৱত উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছে। দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই প্ৰকাশ কৰা মতে যোৱা সপ্তাহৰ পৰা হৈ থকা প্ৰবল বৰষুণৰ ফলত উত্তৰ সুমাত্ৰা প্ৰদেশৰ মাজেৰে বৈ যোৱা কেইবাখনো নদীৰ পাৰ ভাঙি পানী ওলাই গৈছে। বাঢ়নী পানীয়ে হাজাৰ হাজাৰ বাসগৃহ বুৰাই পেলাইছে। যোৱা বৃহস্পতিবাৰে ৰিখটাৰ স্কেলত 6.3 প্ৰাবল্যৰ এটা ভূমিকম্পই সমগ্ৰ আছে প্ৰদেশ জোকাৰি যায়। ভাৰতৰ তন্বি শৰ্মা, উন্নতি হুদা আৰু কিদাম্বি শ্ৰীকান্তে লক্ষ্ণৌত অনুষ্ঠিত ছৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত 16 বছৰীয়া তন্বি শৰ্মাই হংকঙৰ চীন য়ান হেপিলক 21-13, 21-19 গেমত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত তেওঁ জাপানৰ হিনা একেচিৰ সন্মুখীন হ'ব। একেদৰে উন্নতি হুদাই ভাৰতৰে আন এগৰাকী খেলুৱৈ ৰক্ষিতা ৰামৰাজক 21-15, 13-21, 21-16 গেমত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। খেলুৱৈগৰাকী ছেমি ফাইনেলত তুৰস্কৰ নেছলিহান আমিৰ সন্মুখীন হ'ব। পুৰুষৰ ছিংগলছত কিদাম্বি শ্ৰীকান্তে প্ৰিয়াংশু ৰাজাৱাটক 21-14, 11-4 পইণ্টত পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতীয় মিক্সড ডাবলছৰ নতুন যুটি ত্ৰিশা জলি আৰু হৰিহৰণ আমছাকৰণেও ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। তেওঁলোকে অষ্ট্ৰেলিয়াৰ আন্দিকা ৰামাদিয়ানছিয়া আৰু নেজুমি চিমিজুৰ যুটিক 21-18, 21-14 গেমত পৰাজিত কৰি প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ 60 সংখ্যক সৰ্বভাৰতীয় সন্মিলনত অধ্যক্ষতা কৰে। চৰকাৰে সোমবাৰে আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। ইণ্ডোনেছিয়াৰ আছে আৰু উত্তৰ সুমাত্ৰা, পশ্চিম সুমাত্ৰাত ছুনামি, ভূমিকম্প আৰু বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 248লৈ বৃদ্ধি পাইছে আৰু ভাৰতৰ তন্বি শৰ্মা, কিদাম্বি শ্ৰীকান্ত আৰু উন্নতি হুদাই ছৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।